করবো।
হ্যাঁ, ফোন করেছিলাম।
আরে আবেলি 3টা বাজার,
কোন লাগিছে বাড়ি?
এটু উলুবাড়িত বড় ঠাকুরের ঘরত।
বড় ঠাকুরের ঘর না, নিরঞ্জনের ঘর নহয় না এটো?
নিরঞ্জনের ঘর নহয়, এটু বড় ঠাকুরের ঘর উলুবাড়িত, 86 এসিবি রোড। দুবার ফোন করিছা, মেসেজ রাখা নাই, কিন্তু মেসেজ হ্যালো হ্যালো কই থাকিলা।
মানে ফোনটো লাগে, কিবা কিবা কিবি কৈ থাকে গাল
কিবা
মানে,
কিবি
এনে ধৰণৰ
নকয়,
মানে।
কয় যে যদি এক টিপক অভিনৱ বৰঠাকুৰৰ লগত কথা পাতিবৰ কাৰণে। তুমি এক টিপিছা, এক টিপাৰ পিছত মই ফোনটো উঠোৱা নাই, মই নজনা মানুহৰ লগত ফোন নকৰোঁ। তোমাৰ যি ক'ব লগা আছে কৈ দিয়া, মই ফোন কৰিম। তুমি 2টা ভইচমেইল পাইছোঁ, এটাত হেল্ল' হেল্ল' কৈ পেলাই থৈ দিলা। হেল্ল' শব্দটোৰ অৰ্থটোৱে নাজানা। অ' হেল, হে নৰক, হে নৰক ক'লে আৰু সৰক ক'ত পাবা। ফোনটো উঠাই যে
কি
কোৱা
পাইছে?
হেল্ল' কোৱা নোকোৱা, তাৰ
হয়,
অৰ্থটো জানা জানো?
অৰ্থটো জানো।
অ' হেল, হে নৰক, সেইটো উল্টাই দিলে অ' হেল হৈ যায়, বুজিছা?
কেনেকে ক'ব লাগিব বাৰু?
কিবা বেলেগ ক'বা, হৰি ওম ক'বা, নমস্কাৰ ক'বা,
হৰি ওম।
বা নমস্কাৰ ক'বা, কওকচোন ক'বা। হেল্ল' শব্দটো কিয় কোৱা? এই গোটেই বিশ্বত 8 বিলিয়ন মানুহে হেল্ল' হেল্ল' কৈ আছে, এইটো মন্ত্ৰ জপি আছে, হয় নহয়?
হয় হয়।
ঊৰ্ধ্বম গস্বতি স্বস্থস্থা মধ্যে তিষ্ঠস্থি ৰাজসা জঘন্য গুণবিত্তিষ্ঠা অধো গস্বতি তামসা। তাৰমানে 3টা যে গুণ আছে, সত্বগুণ ৰজগুণ আৰু তমগুণ, যি সত্বগুণ হয় সি স্বৰ্গত যায়, যি ৰজগুণত থাকে সি ইয়াতে থাকে, আৰু যি তমগুণ লয় সি নাম পাতালত যায়, হয়নে?
হয় হয় হয়, ঠিক
এই
আছে দেই, ঠিক আছে।
এই তোমালোকৰ পৰা সত্যটো লুকাই আছে, সেইকাৰণে সৰুৰ পৰা শিকাই নহয়। অসতো মা সৎ গমায়ম, তামসো মা জ্যোতিৰ্গময়ম। ইয়াতে সব বস্তু মিছা আৰু ফাঁকি চলি আছে। প্ৰথম ডাঙৰ মিছাটো হ'ল পৃথিৱীখন গোলক, দ্বিতীয় ডাঙৰ মিছাটো হ'ল পেপাৰৰ পইচা। এই 2টা গম পাব লাগিব, যিদিনাই গম পাবা সেইদিনা মোক চিনি পাই যাবা।
হয়, আপুনি বাৰু বৰ্তা নিব? আচ্ছা আচ্ছা, মই আপোনাৰ ইউটিউবৰ নাম্বাৰটো পাইছিলোঁ মানে, উলুবাৰী এনেকে ফোন কৰি। মই নাম্বাৰটো আপোনাৰ নহয় বুলি মানে মই কি কৰিলোঁ, এই নহয় বুলি মই মানে ফোনটো লাগিছে নালাগিছে কিবা কিবি কৈ আছে, সেইকাৰণে মই ফোনটো ৰাখি থৈ দিলোঁ মানে।
শুনা,
মই ইউটিউবত চেনেলত চাইছিলোঁ আপোনাৰ মানে
ছত্ৰা সম্ভাল লে আভি, ছত্ৰা সম্ভাল, ছাতিটো ছাতিটো ভালকে ধৰিব লাগে এতিয়া। ছত্ৰা সম্ভাল চোরা উড়া চলা যাই রে, মার না দে বেঙ্ক তেরা গাঁড কাহি হাই। বেঙ্কেটো পগড় মারিবলে গৈ আছে অতি সোনকালে, মই এক্সেক্ট টাইমিং নকওঁ, কিন্তু কোনোবা মুহূৰ্তত বেংকৰ পৰা পইচা উলিয়াব নোৱাৰা কাৰণে সিহঁতে ডিজিটেল ৰূপী জানিছে, হাল কৰিছে, ভাল কৰিছে। কোন মুহূৰ্তত এই যে নৱেম্বৰৰ 8 তাৰিখে যে এটা 2016ত যে কিবা এটা কৰিছিল নহয়, 1000 টকীয়া নোট আৰু 500 টকীয়া নোট বন্ধ কৰি কৰিছিল নে? কোনেওতো গম নাপাইছিলে নে? কোনোবাই পাইছিলে জানো? নাই পোৱা নহয়, তাৰ 1 ঘণ্টা আগতেও কোনেও গম পোৱা নাই। ঠিক তেনেকৈ 1 ঘণ্টা আগতেও এই ঘটনাটো যেতিয়া ঘটিব গম নোপোৱা, তাৰপিছত এনেকুৱা এটা ধমকা হ'ব নহয়, যিটো ধমকা হৈছিল তাক তুমি 50 কোটি টাইম মাল্টিপ্লাই কৰি দিয়া, 50 কোটি। আৰু এইটো অকল ভাৰততে নহয়, এইটো গোটেই বিশ্বত হ'ব, বুজিছা? দিয়া মেধি,
হেৰি আপোনাৰ, মই ইউটিউবত মানে আপোনাৰ এনেকৈ নাম্বাৰটো পালোঁ উলুবাৰী এনেকৈ ফোন কৰিবলৈ, সেইকাৰণে মই ফোন কৰিছিলোঁ।
মই তাতে এটা স্কেনিং কোড লগাই থৈছোঁ, মই ভাবিছোঁ কোনোবা ঘৰ ভাড়া নিবলৈ কৰা মানুহে কৰিছে, কালি কোনোবা এটা ঘৰ ভাড়া চাই গৈছিলে, সেইকাৰণে মই ভাবিছোঁ তুমি স্কেন কৰি পেলাই তাৰ পৰা ফোন নম্বৰ পাই কৰিলা নেকি, পিছে নহয়।
আচ্ছা আচ্ছা, আপুনি যোৰহাটলৈ আহেনে? আমি যোৰহাটৰে ল'ৰা হয়।
মই যোৰহাটত যাম, মোৰ জন্ম যোৰহাটত, সবাই বন্ধা,
সবাই বন্ধা ন?
চকীয়াত।
আচ্ছা, মোৰ ঘৰো সবাই বন্ধাতে বাৰু।
সবাই বন্ধা কোনখিনি? আমাৰ ৰাইচ মিলৰ অলপ আগলৈ গৈ পেলাই যে লাচিত ব্যায়াম সংঘটো,
মহাত্মা গান্ধী কলেজখনৰ আশ্ৰমখনৰ ওচৰত।
এখন এটা যে হেৰি আছে যে, এইটো কি লাচিত ব্যায়াম সংঘ এটা যে আছে, দেখিছেনে নাই?
হয় হয় হয়, দেখিছোঁ।
সেই লাচিত ব্যায়াম সংঘৰ কাষেদি যিটো সোমাই যায়, সেইটো মোৰ বৰমাৰ ঘৰ, তাৰ অকণমান আগলৈ গ'লে শিৱম বুলি যিটো 2তলীয়া ঘৰ আছে, সেইটো মোৰ অৰিজিনেল ককাৰ ঘৰ, মোৰ মাৰ বাপেক নগেনৰ ঘৰ, এইটো নগেন মৰিল।
আপুনি বাহিৰৰ পৰা গুচি আহিলে ন, USA পৰা?
খেদি দিলে মোক, খেদা নাই, মই খেদা খালোঁ তাৰ পৰা, এনেকুৱা অত্যাচাৰ কৰিলে পলাব লগা হ'ল।
কিয় বাৰু?
এইটো গম পাবা সময়ত, দিয়া থোৱা হ'ল, কথা পাতিলোঁ।